ফোনটো ৰিচিভ কৰক আকৌ
ঠিক আছে
কিবা তুই বতাহ কৰি দিছোঁ
তোমাৰ এবাৰ নকৰা।